এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 18 জানুৱাৰীত কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী, বোকাখাটত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ মাজত চেক বিতৰণ, ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি, কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা, শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ 830 হেক্টৰ ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু অসম গ্ৰন্থমেলাৰ আজি সামৰণি, ত্ৰয়োদশ দিন পৰ্যন্ত মুঠ 6,80,00,000 টকাৰ গ্ৰন্থ বিক্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 17 আৰু 18 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰীগৰাকীয়ে 18 জানুৱাৰীত কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন জনসভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীয়ে জনসভাত অংশগ্ৰহণ কৰিবলগীয়া মৌচন্দা পথাৰত কালি নিশা উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সেই স্থানত মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকা উপস্থিত থাকে। প্ৰস্তুতিৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
প্ৰায় 3 বছৰ আগৰে পৰা মই জনাইছিলো যে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন এলিভেটেড কৰিডৰ হ'ব, যিয়ে কাজিৰঙাৰ বন্য জন্তুক বানপানীৰ সময়ত ৰক্ষা কৰিব আৰু আজি কলিয়াবৰৰ পৰা বোকাখাট যাবলৈ বিশেষকৈ বিভিন্ন ৰেষ্ট্ৰিকশ্যনৰ কাৰণে আমাক 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় লাগে। এই এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে আমি 0.5 ঘণ্টাৰ ভিতৰতে কলিয়াবৰৰ পৰা আমি বোকাখাট পাব পাৰিম। ইয়াৰ ফলত গুৱাহাটী আৰু যোৰহাটৰ মাজত দৈৰ্ঘ্য 4 ঘণ্টালৈ হ্ৰাস পাব। আমাৰ যাতায়াতৰ দৃষ্টিভংগীৰ পৰা আৰু বন্যপ্ৰাণীক ৰক্ষণাবেক্ষণ দিয়াৰ দৃষ্টিভংগীৰ পৰা এইটো এটা যথেষ্ট ডাঙৰ প্ৰজেক্ট।
ইপিনে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি সৰুপথাৰত 72 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ 23,754 গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মহিলা উদ্যমিতা অভিযানৰ 10,000 টকাকৈ চেক বিতৰণ কৰে। ড০ শৰ্মাই সৰুপথাৰত 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধনৰ লগতে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, বৰপথাৰ শিশু উদ্যান আৰু গেলাবিল আৰু দুবৰণী পথ উদ্বোধন কৰে। তেওঁ লগতে অসম মালাৰ অধীনত 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বৰপথাৰ গোলাঘাট সংযোগী পথৰ প্ৰথম পৰ্যায় আৰু মিছামাৰী বিলপথাৰ তথা অভংপথাৰ শ্যামগাঁও মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। কালি লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগো উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বোকাখাট বিধানসভা সমষ্টিত আজি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ মাজত চেক বিতৰণ কৰিব। এই উপলক্ষে বোকাখাটৰ জেনেৰেল ষ্টেডিয়ামত আজি দিনৰ 10:30 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে লোক নিৰ্মাণৰ পথ বিভাগৰ অধীনত মুঠ 6,904,00,000 টকা ব্যয়েৰে 16টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণৰ গৃহ বিভাগৰ অধীনত 6,48,00,000 টকা ব্যয়ৰ আন এটা প্ৰকল্প, জলসিঞ্চন বিভাগৰ অধীনত 2,04,00,000 টকা ব্যয়ৰ আন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। আনহাতে লোক নিৰ্মাণৰ পথ বিভাগৰ অধীনত 5,644,00,000 টকা ব্যয়েৰে নিৰ্মিত মুঠ 13টা প্ৰকল্প আৰু লোক নিৰ্মাণৰ গৃহ বিভাগৰ অধীনত 6,08,00,000 টকা ব্যয়েৰে নিৰ্মিত 3টা প্ৰকল্প আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত 84,00,000 টকাৰে নিৰ্মিত 4টা প্ৰকল্প, জলসিঞ্চন বিভাগৰ অধীনৰ 86,00,000 টকাৰে নিৰ্মাণ কৰা এটা প্ৰকল্প আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত 34,00,000 টকা ব্যয়েৰে নিৰ্মিত আন প্ৰকল্পৰো আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব। তদুপৰি বোকাখাট বিধানসভা সমষ্টিৰ অধীনৰ আম্মসহায়ক গোটৰ 27,166 গৰাকী মহিলাৰ মাজত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক বিতৰণ কৰিব। এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত থাকিব। বিগত প্ৰায় এসপ্তাহ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। কালিও গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্ৰাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা 7 দিনত সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ হ্ৰাস পোৱাৰ ফলত দিনৰ ভাগতো জনসাধাৰণে প্ৰচণ্ড শীত অনুভৱ কৰিছে। গুৱাহাটীত কালি সৰ্বোচ্চ তাপমাত্ৰা 20 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 14.7 ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হয়। একেদৰে ডিব্ৰুগড়ত সৰ্বোচ্চ তাপমাত্ৰা 25.4 ডিগ্ৰী আৰু সৰ্বনিম্ন 9.4 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়। তেজপুৰত সৰ্বোচ্চ 19 ডিগ্ৰী আৰু সৰ্বনিম্ন 14 ডিগ্ৰী আৰু শিলচৰত সৰ্বোচ্চ 19 ডিগ্ৰী আৰু সৰ্বনিম্ন 12 ডিগ্ৰী, যোৰহাটত সৰ্বোচ্চ 19.3 ডিগ্ৰী আৰু সৰ্বনিম্ন প্ৰায় 10.1 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। পৰৱৰ্তী কেইটামান দিনতো ঘন কুঁৱলী অব্যাহত থকাৰ লগতে শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি কোৱা হৈছে। শীতপ্ৰবাহ আৰু ঘন কুঁৱলীৰ বাবে বিগত 24 ঘণ্টাত দেশৰ বিমান পৰিবহণ সংস্থাসমূহে ভালেসংখ্যক ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰে। কেইবাটাও বিমান বন্দৰত য়েল' এলাৰ্ট জাৰি কৰা হৈছে। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে সমগ্ৰ উত্তৰ ভাৰতত ঘন কুঁৱলীৰ বাবে ভালেসংখ্যক ৰেল পলমকৈ চলাচল কৰাবলগীয়া হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰেলৰ গতিও হ্ৰাস কৰা হৈছে। উত্তৰ ভাৰতত দ্বাদশ শ্ৰেণী পৰ্যন্ত বিদ্যালয়সমূহত পাঠদান শীতৰ বাবে বন্ধ ৰখা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত শীতপ্ৰবাহে জনজীৱন এক প্ৰকাৰ স্থবিৰ কৰি তুলিছে। মৰিগাঁও জিলাতো শীতপ্ৰবাহে প্ৰাত্যহিক জনজীৱন স্থবিৰ কৰি তুলিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আজি প্ৰশাসনে বন্ধ ঘোষণা কৰিছে। নলবাৰী জিলাৰ বিদ্যালয়সমূহ 5 দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা ৰমেন কলিতা।
নলবাৰী জিলাত যোৱা কিছুদিন ধৰি অব্যাহত থকা প্ৰচণ্ড ঠাণ্ডাৰ বাবে জিলাখনৰ সকলো বিদ্যালয় আজিৰে পৰা 5 দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি এক নিৰ্দেশযোগে আজিৰে পৰা অহা 10 জানুৱাৰীলৈ জিলাখনৰ চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে। প্ৰচণ্ড শীত আৰু কুঁৱলীৰ বাবে যাতে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই বন্ধ ঘোষণা কৰা হৈছে। জিলাখনৰ সকলো প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় বন্ধ থাকিব যদিও ইতিমধ্যে পৰীক্ষা আৰম্ভ হোৱা বিদ্যালয়সমূহত এই নিৰ্দেশ বলবৎ নহ'ব। উল্লেখযোগ্য যে জিলাখনত অব্যাহত থকা প্ৰবল ঠাণ্ডা আৰু কুঁৱলীৰ বাবে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱা কৰাত যথেষ্ট কষ্টসাধ্য হৈ পৰিছে।
ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড শীতৰ বাবে শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তন কৰাৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাই কালি বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসলৈ এখন আবেদন পত্ৰ প্ৰদান কৰে। শিক্ষক সংস্থাৰ বজালী জিলা সমিতিৰ হৈ সমিতিৰ সভাপতি কনক চন্দ্ৰ দাস আৰু সম্পাদক চাণক্য দাসে আবেদনখনত অতিপাত শীতৰ বাবে যোৱা কিছুদিন ধৰি শিক্ষাৰ্থীৰ উপস্থিতি হ্ৰাস পোৱা আৰু উপস্থিত থকা শিক্ষাৰ্থীসকলকো শ্ৰেণীকোঠাত ৰাখিব পৰা অনুকূল পৰিৱেশ নোহোৱাৰ কথা উল্লেখ কৰে। ডিব্ৰুগড় জিলাতো শিক্ষানুষ্ঠানসমূহত শীতকালীন বন্ধ ঘোষণাৰ বাবে কেইবাটাও সংগঠনে দাবী জনাইছে। ৰাজ্যৰ আন কেইবাখনো জিলাত বিদ্যালয়সমূহত পাঠদানৰ সময় সালসলনি কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত ঘন কুঁৱলী আৱৰি ৰাখিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 22 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ 830 হেক্টৰ ভূমিত কালি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। তেজপুৰ সদৰ ৰাজচক্ৰ আৰু ঠেলামৰা ৰাজচক্ৰৰ অধীনৰ জামুকতল, আৰিমাৰী, চিয়ালিচৰ, বাঘেটাপু, লাঠিমাৰী চৰকে ধৰি কেইবাটাও অঞ্চল দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে অঞ্চলটোত আজি অভিযান চলাব। একালত জৈৱ বৈচিত্ৰৰে ভৰপূৰ আৰু দুষ্প্ৰাপ্য উলুমৰা পক্ষীৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ একাংশ দখলকাৰীৰ কবলত পৰিছে। 44 বৰ্গ কিলোমিটাৰ জোৰা অভয়াৰণ্যখনৰ 6,200 বিঘা ভূমিত দখলকাৰীয়ে বাসগৃহ নিৰ্মাণ আৰু কৃষিকাৰ্য কৰি আহিছে। 2023 চনত শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদ চলাই 6,200 বিঘা ভূমিত ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে আবণ্টন দিছিল। কিন্তু উচ্ছেদৰ ছমাহ পাছতে পুনৰ এই ভূমি একাংশ লোকে দখল কৰে। এমাহ পূৰ্বে উচ্ছেদৰ বাবে এই ভূমি খালী কৰাৰ বাবে প্ৰশাসনে জাননী জাৰি কৰে। জাননী লাভ কৰাৰ পাছতো অঞ্চলটো খালী নকৰাৰ বাবে কালি বৃহৎ সংখ্যক সুৰক্ষাকৰ্মীয়ে 37খন এক্সকেভেটৰ আৰু 60খন ট্ৰেক্টৰেৰে উচ্ছেদ অভিযান চলায়। একাংশ লোকে আৰক্ষী প্ৰশাসনক বাধা দিবলৈ চেষ্টা কৰে যদিও সুৰক্ষাকৰ্মীৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়। উল্লেখযোগ্য যে বুঢ়াচাপৰি সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যৰ পূবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পশ্চিমে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্য, উত্তৰ দিশত পাক্কে নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণে কাৰ্বি আংলঙৰ চহকী সংৰক্ষিত বনাঞ্চল আছে। বনাঞ্চলখন কাজিৰঙালৈ জীৱ জন্তু প্ৰব্ৰজনৰ সংযোগী কৰিডৰ হিচাপে ব্যৱহৃত হৈ আহিছে। বনাঞ্চলখনৰ উত্তৰ সীমাৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ টাপুত বিভিন্ন প্ৰজাতিৰ স্তন্যপায়ী, সৰীসৃপ আৰু চৰাইয়ে বিচৰণ কৰে। অভয়াৰণ্যখন দখলমুক্ত কৰাৰ বাবে আজি পুনৰ উচ্ছেদ চলোৱা হ'ব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে প্ৰকাশ কৰা মতে এইবাৰৰ গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক আছিল। কালি ত্ৰয়োদশ দিনালৈ গ্ৰন্থমেলাত মুঠ 6,80,00,000 টকাৰ গ্ৰন্থ বিক্ৰী হয় বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। আজি বিয়লি 2:30 বজাত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে মুখ্য অতিথি হিচাপে অংশ ল'ব। অনুষ্ঠানত ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা চটপথী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে লেখক সাহিত্যিক অৰূপ কুমাৰ দত্ত, শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী আৰু সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশ ল'ব। সন্ধিয়া 5 বজাত গ্ৰন্থমেলাৰ বাকৰিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। বিশ্বনাথ জিলাৰ মঘায়ুজা ক্ষেত্ৰত কালি বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰলৈ চলিবলগীয়া শীততাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছৰ শুভাৰম্ভ কৰা হয়। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাসে এই বাছৰ চলাচল আনুষ্ঠানিকভাৱে মুকলি কৰে। পৰিবহণ নিগমৰ অধ্যক্ষ শ্ৰীদাসে প্ৰকাশ কৰা মতে অনাগত দিনত আৰু এখন বৈদ্যুতিক বাছ বিশ্বনাথ জিলাত চলাচলৰ বাবে মুকলি কৰা হ'ব।
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম ৰাজ্যিক পৰিবহণ নিগমৰ যি আমূল পৰিৱৰ্তন হবলৈ সক্ষম হৈছে, তাৰে পৰিণতিত আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমি বিশ্বনাথ চাৰিআলিত নতুনকৈ সংযোজন কৰিছো ইভি বাছ সেৱা। কাৰণ আমি ইতিমধ্যে গুৱাহাটী মহানগৰীত 256খন ইভি বাছৰ ৰাইজে সেৱা পাবলৈ সক্ষম হৈছে আৰু প্ৰদূষণত এক কমোৱাৰ ক্ষেত্ৰত ইভি বাছে এক মুখ্য ভূমিকা পালন কৰিছে গুৱাহাটীত। ঠিক তেনেধৰণে আমি বিশ্বনাথ চাৰিআলি, তেজপুৰ এই অঞ্চলসমূহতো আমি
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
5.1 প্ৰাবল্যৰ ভূমিকম্পই কালি পুৱা 4:17 সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন, দ্য আছাম ট্ৰিবিউন কাকতৰ লগতে আজি প্ৰকাশিত আন আন কাকতসমূহেও প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ এই বাতৰিৰ শিৰোনাম ৰাজ্যত সঘন ভূমিকম্পত কিহৰ ইংগিত। দৈনিক অসম কাকতে এই বাতৰিত সাৱধান, ৰাজ্যত বৰ ভূঁইকপৰ আশংকা শিৰোনামেৰে প্ৰকাশ কৰিছে। সত্ৰাধিকাৰ উত্তৰ পূবৰ প্ৰথমগৰাকী ফুটবল নিৰ্মাতা, উদ্যোগপতি, সত্ৰ ৰত্ন সন্মানেৰে বিভূষিত লক্ষ্মীকান্ত মহন্তৰ 4 জানুৱাৰীৰ নিশা দেহাৱসানৰ বাতৰিটো অসমীয়া খবৰ আৰু আমাৰ অসম কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। মহিলাই নিৰ্ণয় কৰিব ৰাজ্যৰ ভাগ্য শিৰোনামেৰে দৈনিক জনমভূমি কাকতে 74টা বিধানসভা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা হ্ৰাস পোৱা আৰু ৰাজ্যৰ ৰাজনীতিত মহিলা শক্তিৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পোৱাৰ বিষয়ে সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছে। বাংলাদেশত কালি সন্ধিয়া ৰাণা প্ৰতাপ বৈৰাগী নামৰ এগৰাকী হিন্দু সাংবাদিকক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ বাতৰি দ্য টাইমছ অব ইণ্ডিয়াৰ লগতে আন কাকতসমূহেও অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে শীঘ্ৰে পুনৰ টেৰিফ ৱাৰৰ হুংকাৰ দিছে। ভাৰতীয় সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰিবলৈ আমেৰিকা তৎপৰ হৈছে। নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে এই বাতৰিক প্ৰধান বাতৰিৰ স্থান দিছে। গুৱাহাটীত দেৱাল লিখনেৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ বাতৰি আলোকচিত্ৰসহ আজি প্ৰকাশিত প্ৰতিখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, ন্যায়াধীশ সন্দীপ মেহতা, ন্যায়াধীশ এন কোটেশ্বৰ সিং আৰু ন্যায়াধীশ বিজয় বিষ্ণই, আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অহা 22 জানুৱাৰীত 4-দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজ্বলাই তোলাৰ লক্ষ্যৰে এইবেলি এই মহোৎসৱ দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্ৰদৰ্শন হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা কালি ঘোষণা কৰা হয়। শিৱসাগৰ জিলাৰ জাজি মৰাণচিগাৰ মহাভৈৰৱ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু মৰাণচিগাবাসীৰ সহযোগত কালিৰে পৰা 9 জানুৱাৰীলৈ প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই উপলক্ষে কালি পুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ, প্ৰতিযোগিতাৰ আসন প্ৰতিষ্ঠা, শৰাই অৰ্পণ, কীৰ্তন পাঠ আদি কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 18 জানুৱাৰীত কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী, বোকাখাটত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ মাজত চেক বিতৰণ, ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি, কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা, শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ 830 হেক্টৰ ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু অসম গ্ৰন্থমেলাৰ আজি সামৰণি, ত্ৰয়োদশ দিন পৰ্যন্ত মুঠ 6,80,00,000 টকাৰ গ্ৰন্থ বিক্ৰী। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।